Iya, Pak Kahtani. বতৰ পৰিছো ভাস্বতী দেৱীয়ে এতিয়া শুনক প্ৰধান বাতৰিসমূহ। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে চৰকাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ নিৰপেক্ষ তদন্ত আৰু দোষীসকলক কঠোৰ শাস্তি সুনিশ্চিত কৰিবলৈ বদ্ধপৰিকৰ। উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যা সমাধান কৰিছে বুলি ৰাষ্ট্ৰপতিয়ে প্ৰকাশ কৰিছে। প্ৰবীণ বিজেপি নেতা লালকৃষ্ণ আদৱানীক স্বাস্থ্যৰ উন্নতি ঘটাৰ বাবে নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ যাবলগীয়া হৈছে আৰু ভাৰত আজি গায়ানাৰ প্ৰভিডেণ্ট ষ্টেডিয়ামত হ'বলগীয়া আইচিচি টি20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে চৰকাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ নিৰপেক্ষ তদন্ত আৰু দোষীসকলক কঠোৰ শাস্তি সুনিশ্চিত কৰিবলৈ বদ্ধপৰিকৰ। সংসদৰ উভয় সদনত যুটীয়া বৈঠকত সম্বোধন কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে আজি এইদৰে প্ৰকাশ কৰে। তেওঁ কয় যে দলীয় ৰাজনীতিৰ ঊৰ্ধত উঠি এনে ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ অত্যন্ত জৰুৰী। তেওঁ কয় যে চৰকাৰে পৰীক্ষাৰ সৈতে জড়িত নিকায় এনে সংস্থাসমূহক কাম কাজ আৰু পৰীক্ষা প্ৰক্ৰিয়াৰ সকলো দিশৰ গুৰুত্বপূৰ্ণ সংস্কাৰৰ হকে কাম কৰি আছে। সংসদে পৰীক্ষাত অসৎপন্থা অৱলম্বন ঘটনা ৰোধ কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিছে বুলি উল্লেখ কৰি শ্ৰীমতী মুৰ্মুৱে কয় যে বিভিন্ন ৰাজ্যত প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনা পোহৰলৈ আহিছে আৰু দেশৰ যুৱ প্ৰজন্মক নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সঠিক সুযোগ প্ৰদান কৰিবলৈ চৰকাৰে অহৰহ প্ৰয়াস চলাই আহিছে। তেওঁ কয় যে প্ৰতিযোগিতাসমূহক পৰীক্ষাই হওক চৰকাৰী নিযুক্তি প্ৰক্ৰিয়াই হওক সকলোতে পূৰ্ণ স্বচ্ছতা আৰু সততাৰ আৱশ্যকতা আছে। ৰাষ্ট্ৰপতি মুৰ্মুৱে নিজৰ ভাষণত সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত কেন্দ্ৰীয়শাসিত অঞ্চল জম্মু কাশ্মীৰৰ জনসাধাৰণে অভিলেখ হাৰত ভোটদান কৰি ভাৰতৰ শত্ৰসকলক যোগ্য প্ৰত্যুত্তৰ দিছে। তেওঁ কৈছে যে এই ভোটদানৰ হাৰে জম্মু কাশ্মীৰৰ দশক পুৰণা অভিলেখ ভংগ কৰে। তেওঁ লগতে কৈছে বিগত চাৰিটা দশকত জম্মু কাশ্মীৰত বিভিন্ন প্ৰতিবাদ আৰু বন্ধৰ ফলত ভোটদানৰ হাৰ নিম্নগামী হৈছিল আৰু ভাৰতৰ শত্ৰপক্ষই ইয়াকে আন্তঃৰাষ্ট্ৰীয় মঞ্চত কাশ্মীৰৰ জনসাধাৰণৰ ৰায় বুলি অপপ্ৰচাৰ কৰিছিল। কিন্তু এইবাৰ কাশ্মীৰ উপত্যকাই এনেধৰণৰ সকলো পক্ষকে সমীচীন প্ৰত্যুত্তৰ দিয়ে। তেওঁ কৈছে জনসাধাৰণে চৰকাৰেহে তেওঁলোকৰ আশা আকাংক্ষা পূৰণ কৰিব পাৰে বুলি এইবাৰ বাৰুকৈ অনুধাৱন কৰিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে কৈছে নতুন চৰকাৰে সংসদৰ পৰৱৰ্তী অধিৱেশনত প্ৰথমখন সাধাৰণ বাজেট দাখিল কৰিব আৰু বাজেটখন চৰকাৰৰ সদূৰপ্ৰসাৰী নীতি আৰু ভৱিষ্যদৰ্শী দৃষ্টিভংগীৰ ফলপ্ৰসূ নথি হ'ব। ইয়াৰ ফলত সংস্কাৰৰ প্ৰক্ৰিয়া ত্বৰান্বিত হ'ব বুলি শ্ৰীমতী মুৰ্মুৱে প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে বিগত 10 বছৰত ভাৰত একাদশ অৰ্থব্যৱস্থাৰ দেশৰ পৰা পঞ্চম সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰূপে পৰিগণিত হৈছে। তেওঁ লগতে কৈছে বিশ্বৰ বিভিন্ন প্ৰান্তত দেখা দিয়া সংঘাত আৰু মহামাৰী সত্বেও ভাৰতে এই উল্লেখযোগ্য সাফল্য অৰ্জন কৰিছে। তেওঁ কৈছে চৰকাৰে ভাৰতক বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অৰ্থব্যৱস্থাৰ দেশ হিচাপে পৰিগণিত গঢ়ি তোলাৰ বাবে প্ৰয়াস অব্যাহত ৰাখিছে। দেশৰ অৰ্থব্যৱস্থা সুদৃঢ় কৰি তোলাৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ ওপৰত আলোকপাত কৰি ৰাষ্ট্ৰপতি মুৰ্মুৱে কয় যে চৰকাৰে নিৰ্মাণ সেৱা আৰু কৃষিখণ্ডত সমানে গুৰুত্ব আৰোপ কৰি আহিছে। তেওঁ কয় যে ভাৰত তথ্য প্ৰযুক্তিৰ পৰা পৰ্যটন আৰু স্বাস্থ্যৰ পৰা কল্যাণলৈ সকলো ক্ষেত্ৰতে অগ্ৰগণীৰূপে পৰিগণিত হৈছে আৰু ইয়াৰ ফলত কৰ্মসংস্থাপন আৰু স্বনিয়োজনৰ ন ন সুযোগ সৃষ্টি হৈছে। তেওঁ লগতে কয় যে ক্ষুদ্ৰ খেতিয়কসকলৰ মজুতকৰণৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে সমবায় খণ্ডত বিশ্বৰ সৰ্ববৃহৎ মজুতকৰণৰ সুবিধা গঢ়ি তোলাৰ বাবে কাম আৰম্ভ কৰিছে। চৰকাৰে প্ৰাকৃতিক খেতি আৰু আনুষাংগিক সামগ্ৰীসমূহৰ যোগান শৃংখলা সুদৃঢ়কৰণৰ বাবে কাম কৰি আছে বুলিও ৰাষ্ট্ৰপতিগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীমতী মুৰ্মুৱে তেওঁৰ প্ৰায় ঘণ্টাজোৰা ভাষণত আন্তঃগাঁথনি উন্নয়নৰ হকে চৰকাৰে লোৱা উদ্যমৰ ওপৰত আলোকপাত কৰি কয় যে যোৱা 10 বছৰত প্ৰধানমন্ত্ৰী গ্ৰামীণ চড়ক যোজনাৰ অধীনত 380,000 কিলোমিটাৰৰো অধিক দৈৰ্ঘৰ গাঁৱলীয়া পথ নিৰ্মাণ কৰা হৈছে। উত্তৰ পূৰ্বাঞ্চলৰ বাবে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপসমূহ উল্লেখ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অঞ্চলটোত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে আৰু অঞ্চলটোৰ বিভিন্ন সমস্যা বিগত 10 বছৰত সমাধান কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমুৰ্মুৱে লগতে কয় যে অঞ্চলটোত শান্তি শৃংখলা অব্যাহত থকাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিৰক্ষা বাহিনীৰ বিশেষ ক্ষমতা আইন পৰ্যায়ক্ৰমে বিভিন্ন ঠাইৰ পৰা প্ৰত্যাহাৰ কৰা হৈছে। পৰীক্ষাৰ প্ৰশ্নকাকত বাতিল হোৱা সন্দৰ্ভত ৰাট্টপতিগৰাকীয়ে কয় যে চৰকাৰে এই বিষয়টোৰ তদন্ত কৰাৰ লগতে দোষী ব্যক্তিক শাস্তি প্ৰদান কৰাৰ বাবে দায়বদ্ধ। তেওঁ লগতে কয় যে চৰকাৰে পৰীক্ষাত অনিয়মৰ ঘটনা ৰোধ কৰাৰ বাবে এখন বিশেষ আইন জাৰি কৰিছে। প্ৰবীণ বিজেপি নেতা লালকৃষ্ণ আদৱানীক আজি নতুন দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে। বাৰ্ধক্যজনিত কিছু জটিলতাৰ পৰিপ্ৰেক্ষিতত যোৱা নিশা বৰ্ষীয় নেতাগৰাকীক এইমছত ভৰ্তি কৰোৱা হৈছিল। অসুস্থতাৰ বাবে 93 বছৰীয়া নেতাগৰাকীক চিকিৎসকৰ পৰ্যবেক্ষণত ৰখা হৈছে। বিহাৰৰ জনতা দলৰ সাংসদৰ এটা প্ৰতিনিধি দলে আজি সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। সামাজিক মাধ্যমত এটা বাৰ্তাযোগে শ্ৰীমোদীয়ে কয় যে বিহাৰত বিজেপি আৰু জে ডি ইউৱে একেলগে দুৰ্বল শাসন, দুৰ্নীতি আৰু অপৰাধীকৰণৰ বিৰুদ্ধে যুঁজ দিয়াৰ এক দীঘলীয়া ইতিহাস আছে। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ নেতৃত্বত বিহাৰক উন্নয়নৰ পথত লৈ গৈছে আৰু সুশাসনৰ বাবে দুয়োপক্ষই একেলগে কাম কৰি যাব। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই নীট ইউজি পৰীক্ষাত সংঘটিত হোৱা অনিয়মৰ সৈতে জড়িত দুজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। চৰকাৰ সূত্ৰই জনোৱা অনুসৰি বিহাৰৰ পাটনাৰ পৰা অভিযুক্ত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে। নীট ইউজি পৰীক্ষাত প্ৰশ্নকাকত ফাদিল গোচৰৰ তদন্ত আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই সোমবাৰে বিহাৰ আৰক্ষীৰ অৰ্থনৈতিক অপৰাধ সম্পৰ্কীয় গোটৰ কাৰ্যালয়ত উপস্থিত হৈ এই সন্দৰ্ভত তদন্ত আৰম্ভ কৰে। বিহাৰ ঝাৰখণ্ড আৰু মধ্যপ্ৰদেশৰ নৱনিৰ্বাচিত 6গৰাকী সাংসদে আজি ৰাজ্যসভাৰ সদস্য হিচাপে শপত গ্ৰহণ কৰে। ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখড়ে নতুন সাংসদসকলক শপতবাক্য পাঠ কৰোৱায়। উচ্চ সদনৰ সদস্য হিচাপে কংগ্ৰেছৰ সাংসদ অখিলেশ প্ৰসাদ সিং, জে এম এমৰ ডঃ ছফৱাজ আহমদ আৰু বিজেপিৰ প্ৰদীপ কুমাৰ বৰ্মা, বংশীলাল গুৰ্জৰ, মায়া মৰেলিয়া আৰু বৈলগী উমেশ নাথে শপত গ্ৰহণ কৰে। ভাৰত আজি গায়ানাৰ প্ৰভিডেণ্ট ষ্টেডিয়ামত হবলগীয়া আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা 8 বজাত অনুষ্ঠিত হ'ব। ইপিনে দক্ষিণ আফ্ৰিকাই আজি পুৱা ত্ৰিনিদাদৰ ব্ৰায়াৰলাৰা ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত আফগানিস্তানক 9 উইকেটত পৰাস্ত কৰে। দক্ষিণ আফ্ৰিকাই 57 ৰাণৰ বিজয় লক্ষ্যৰে খেলি 8 অভাৰ আৰু 5টা বলত 1 উইকেটৰ বিনিময়ত 60 ৰাণ কৰি জয়লাভ কৰে। ইয়াৰ পূৰ্বে আফগানিস্তানে টছত জিকি প্ৰথমে বেট ধৰাৰ সিদ্ধান্ত লৈ 11 অভাৰ আৰু 5টা বলত 8টা উইকেট হেৰুৱাই মাত্ৰ 56 ৰাণহে কৰিবলৈ সমৰ্থ হয়। আই চি চি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ছেমি ফাইনেলত এতিয়ালৈকে এইটোৱে সৰ্বনিম্ন স্কৰ। দক্ষিণ আফ্ৰিকাই প্ৰথমবাৰৰ বাবে বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। 77 সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ 68 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ শাখাৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এখন বাতৰি পৰিৱেশন প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। আগ্ৰহীসকলে আকাশবাণীৰ প্ৰচাৰ উপযোগী বাতৰি এটা 1 মিনিটৰ অডিঅ' বাণীবদ্ধ কৰি নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নামসহ 9716680969 আৰু 9619688659 নম্বৰলৈ হোৱাটছএপযোগে প্ৰেৰণ কৰিব পাৰিব। অডিঅ' প্ৰেৰণৰ অন্তিম দিন কাইলৈ সন্ধিয়া 7 বজাত ধাৰ্য কৰা হৈছে। নিৰ্বাচিত 3গৰাকী প্ৰতিযোগীক অহা 1 জুলাইত গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ অনুষ্ঠানত পুৰস্কৃত কৰা হ'ব। ৰাট্টপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কৈছে যে চৰকাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ নিৰপেক্ষ তদন্ত আৰু দোষীসকলক কঠোৰ শাস্তি সুনিশ্চিত কৰিবলৈ বদ্ধপৰিকৰ। উত্তৰ পূৰ্বাঞ্চলত শান্তি বৰ্তাই ৰখাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰাৰ লগতে অঞ্চলটোৰ বিভিন্ন সমস্যা সমাধান কৰিছে বুলি ৰাট্টপতিয়ে প্ৰকাশ কৰিছে। প্ৰবীণ বিজেপি নেতা লালকৃষ্ণ আদৱানীক স্বাস্থ্যৰ উন্নতি ঘটাৰ বাবে দিল্লীৰ অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে আৰু ভাৰত আজি গায়ানাৰ প্ৰভিডেণ্ট ষ্টেডিয়ামত হবলগীয়া আই চি চি টি টুৱেণ্টি বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব।